Iya, Akak Bani. বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উত্তৰ পূৰ্বাঞ্চলক অসাধাৰণ বুলি অভিহিত কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভাৰতৰ সংসদীয় প্ৰতিনিধি দলে তিনি দিন দেশ ভ্ৰমণ কৰি আছে। নতুন দিল্লীত সম্প্ৰতি দেশৰ NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব আৰু পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উত্তৰ পূৰ্বাঞ্চলক অসাধাৰণ বুলি অভিহিত কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি ৰাইজিং নৰ্থ ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ উত্তৰ পূবক ভূয়সী প্ৰশংসা কৰে। ছিকিমৰ পৰম্পৰাগত হস্ততাঁত বস্ত্ৰশিল্পৰ আধুনিকতাৰ সৈতে সংমিশ্ৰণ ঘটাই থলুৱাভাৱে আকৰ্ষণীয় বস্ত্ৰ সামগ্ৰী উৎপাদন কৰা ক্ৰাফ্টেড ফাইবাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। এগৰাকী পশু চিকিৎসকৰ উদ্যোগত ভেড়া আৰু শহাপহুৰ নোমৰ পৰা উৎপাদিত ঊণক প্ৰাকৃতিক ৰঙৰ জৰিয়তে আকৰ্ষণীয় উৰা কাপোৰ, মোজা আদি প্ৰস্তুত কৰা এই প্ৰতিষ্ঠানে স্থানীয় লোকসকলৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। অপাৰেচন সিন্ধুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাগ লোৱাসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সময়ত দেশৰ সশস্ত্ৰ বাহিনীসমূহে প্ৰদৰ্শন কৰা সাহসিকতাৰ শলাগ লয়। সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ স্থিৰ লক্ষ্যৰে আঘাত হানি ধ্বংস কৰা সুনিৰ্দিষ্ট অভিযানক প্ৰশংসা কৰাৰ লগতে তেওঁ কয় যে সম্প্ৰতি সমগ্ৰ দেশেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিছে আৰু ইয়াৰ অৱসান ঘটোৱাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। অপাৰেচন সিন্ধুৰ কেৱল এটা সামৰিক অভিযানেই নহয়, বৰঞ্চ ই দেশবাসীৰ সাহস আৰু সংকল্পবদ্ধতাৰ প্ৰতিফলন ঘটাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। দেশৰ ভিন ভিন মহানগৰৰ লগতে সৰু সৰু চহৰ আৰু গাঁওসমূহতো তিৰংগা যাত্ৰাৰ আয়োজন কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ সন্মানাৰ্থে হাজাৰ হাজাৰ লোক তিৰংগা পতাকা লৈ ৰাজপথলৈ ওলাই আহিছে। সন্ত্ৰাসবাদ বিৰোধী অভিযান অপাৰেচন সিন্ধুৰৰ দ্বাৰা উদ্বুদ্ধ হৈ বহুলোকে কবিতা ৰচনাকে ধৰি কৰা সৃষ্টিশীল কৰ্মসমূহৰ প্ৰসংগৰ লগতে বিহাৰৰ কাটিহাৰ আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰকে ধৰি ভিন ভিন ঠাইত এই সময়খিনিত জন্ম হোৱা নৱজাতকক সিন্দুৰ বুলি নামকৰণ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। এই অভিযানত সেনাবাহিনীয়ে থলুৱাভাৱে নিৰ্মিত অস্ত্ৰ শস্ত্ৰ আৰু প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰসংগ উল্লেখ কৰি এই ক্ষেত্ৰত তেওঁ আত্মনিৰ্ভৰ ভাৰত অভিযানৰো শলাগ লয়। ভোকেল ফৰ লোকেল প্ৰসংগ উল্লেখ কৰি তেওঁ সন্তানক উমলিবলৈ কেৱল ভাৰতত নিৰ্মিত পুতলাহে দিবৰ বাবে বহু অভিভাৱকে লোৱা সংকল্প, বিবাহৰ অনুষ্ঠান, ভ্ৰমণ আদি দেশৰ ভিতৰতে সীমাবদ্ধ ৰখা আৰু কেৱল থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মিত সামগ্ৰীহে উপহাৰ হিচাপে প্ৰদান কৰা সিদ্ধান্ত আদিকো প্ৰশংসা কৰে। প্ৰতিগৰাকী নাগৰিককে দেশত উৎপাদিত সামগ্ৰীক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাই শ্ৰীমোদীয়ে কয় যে জনসাধাৰণৰ এই সামগ্ৰী অংশগ্ৰহণেই দেশৰ প্ৰকৃত শক্তি। মহাৰাষ্ট্ৰৰ গাড়চিলৰি জিলাৰ মাওৱাদী অধ্যুষিত কাটেজাৰী গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে উল্লেখ কৰি ইয়াকে লৈ উৎপুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল নাগালা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুতগতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে। ছত্তীশগড়ৰ মাওৱাদী অধ্যুষিত অঞ্চলসমূহৰ শিশুসকল বিজ্ঞান আৰু ক্ৰীড়াৰ প্ৰতি অতিশয় আগ্ৰহী তথা প্ৰতিভাসম্পন্ন বুলি মত প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ শলাগ লয়। গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ সংখ্যা 5 বছৰত 676ৰ পৰা 891লৈ বৃদ্ধি পোৱাটোক প্ৰধানমন্ত্ৰীয়ে অতিশয় উৎসাহজনক আখ্যা দিয়ে। প্ৰসংগক্ৰমে তেওঁ মহিলাক ব্যাপক হাৰত বন বিষয়া হিচাপে নিযুক্তি দিয়া গুজৰাট দেশৰ প্ৰথমখন ৰাজ্য বুলিও উল্লেখ কৰে। শৈশৱকালতে পলিঅ' ৰোগত আক্ৰান্ত হোৱাৰ ফলত শাৰীৰিকভাৱে বাধাগ্ৰস্ত হৈ পৰা উত্তৰাখণ্ডৰ হালদৱানীৰ 65 বছৰ বয়সীয়া জীৱনজোখী নামৰ লোকজনে পাইন গছৰ শুকান ছালৰ পৰা কৰা সুন্দৰ সৃষ্টিকৰ্মই তেওঁৰ অতুলনীয় কল্পনা শক্তি, মনোবল আৰু সামৰ্থ্যৰ প্ৰতিফলন ঘটাইছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেলেংগানাৰ ছাংগাৰেড্ডি জিলাৰ ড্ৰোন দিদীসকলক ভূয়সী প্ৰশংসা কৰি শ্ৰীমোদীয়ে 50 একৰ ভূমিত ড্ৰোনৰ সহায়ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা কাৰ্যত দেখুওৱা পাৰদৰ্শিতাৰ বাবে তেওঁলোকক ড্ৰোন অপাৰেটৰ্ছৰ পৰিৱৰ্তে স্কাই ৱাৰিয়াৰ্ছ বুলি অভিহিত কৰে। অহা 21 জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাৰ সৈতে যোগক সাঙুৰি লোৱাৰ বিষয়টো পুনৰ সোঁৱৰাই দিয়ে। এইবেলি তেওঁ বিশাখাপট্টনমত যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলিও শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। আয়ুৰ্বেদৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ গেব্ৰিয়াছৰ উপস্থিতিত কালি সম্পাদিত বুজাবুজি চুক্তিৰ প্ৰসংগত তেওঁ কয় যে এই চুক্তিয়ে আয়ুষক বিজ্ঞানসন্মত পদ্ধতিৰে সমগ্ৰ বিশ্বৰ বৃহৎসংখ্যক লোকৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ভাৰত তিব্বত সীমান্ত আৰক্ষী ITBPৰ একাংশ সদস্যই বিশ্বৰ সবাতোকৈ কঠিন স্থানত অৱস্থিত শৃংগ মাউণ্ট মাকালুৰ আশে পাশে থকা বৃহৎ পৰিমাণৰ আৱৰ্জনা সংগ্ৰহ কৰি অঞ্চলটো পৰিষ্কাৰ কৰাৰ কাৰ্যক প্ৰশংসা কৰাৰ লগতে মন কী বাত অনুষ্ঠানত তেওঁ আৱৰ্জনাৰ পৰা ব্যৱহাৰযোগ্য সামগ্ৰী উৎপাদনৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমোদীয়ে এনে কামত দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। দেশৰ পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ লগতে কৃষিক্ষেত্ৰ আৰু পৰৱৰ্তী প্ৰজন্মসমূহৰ সুৰক্ষাৰ বাবেও মৌমাখিক সুৰক্ষা প্ৰদান কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এই প্ৰসংগত পুনেৰ বি ফ্ৰেণ্ডছ নামৰ অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰে। পুনেৰ অমিত নামৰ লোক এজনে আৰম্ভ কৰা এই ব্যৱস্থাই মৌমাখিৰ বাহসমূহক সুৰক্ষিত কৰি জনসাধাৰণ আৰু মৌমাখি উভয়ে পৰস্পৰ কল্যাণৰ হকে কৰা কামৰ শলাগ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত আমেৰিকালৈ যোৱা সৰ্বদলীয় প্ৰতিনিধি দলে বৰ্বৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কেনেদৰে নিখুঁতভাৱে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি মুখ্য কাৰ্যালয় আদিৰ প্ৰতি সঁহাৰি জনাইছিল সেই বিষয়ে আলোকপাত কৰিছে। নিউয়ৰ্কৰ কনচুলেটত হোৱা এক মত বিনিময় অনুষ্ঠানত থাৰুৰে কয় যে ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধৰ প্ৰতি আগ্ৰহী নহয়। পাকিস্তানে একবিংশ শতিকাৰ নাগৰিক হবলৈ প্ৰস্তুতি চলোৱাৰ সময়ত নিজৰ অৰ্থনীতি বৃদ্ধি আৰু জনসাধাৰণক উন্নীত কৰিবলৈ অকলে এৰি দিয়াটোৱেই শ্ৰেয় বুলি শ্ৰীথাৰুৰে গুৰুত্ব আৰোপ কৰে। পাকিস্তান সংশোধনীবাদী শক্তি বুলি আঙুলিয়াই দি থাৰুৰে কয় যে ভাৰতৰ নিয়ন্ত্ৰণত থকা ভূখণ্ডক সন্ত্ৰাসবাদৰ জৰিয়তে যিকোনো মূল্যৰ বিনিময়ত পাকিস্তানে ইয়াক অধিগ্ৰহণ কৰিব বিচাৰে, যিটো গ্ৰহণযোগ্য নহয়। আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা অহা সৰ্বদলীয় প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে ভাৰতৰ ঐক্যবদ্ধ আৰু দৃঢ় স্থিতি প্ৰক্ষেপ কৰাৰ লক্ষ্যৰে কূটনৈতিক প্ৰচাৰৰ অংশ হিচাপে নিউয়ৰ্কত উপস্থিত হৈছে। প্ৰতিনিধি দলটোৱে নিউয়ৰ্কত বিশিষ্ট বুদ্ধিজীৱী, শৈক্ষিক প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ উপৰিও প্ৰতিনিধি দলটোৱে 9/11 স্মৃতিসৌদ পৰিদৰ্শন কৰি বিশ্ব সম্প্ৰদায়ক সন্ত্ৰাসবাদৰ আতংকৰ বিৰুদ্ধে পাৰস্পৰিক সংহতি আৰু শক্তিৰে একেলগ হবলৈ আহ্বান জনায়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বলিষ্ঠ স্থিতিক বিশ্বক অৱগত কৰোৱাৰ অংশস্বৰূপে NCPৰ সাংসদ সুপ্ৰিয়া সুলেৰ নেতৃত্বত আন এটা বহুদলীয় প্ৰতিনিধি দল কাটাৰত উপস্থিত হৈছে। ইফালে DMKৰ সাংসদ কানিমুজিৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলটোৱে মস্কো ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰি এতিয়া শ্লোভেনিয়ালৈ ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ বৈঠকত সভাপতিত্ব কৰিছে। এই বৈঠকত সুশাসন বিষয়ক লৈ দিনজোৰা আলোচনা অনুষ্ঠিত হৈছে। বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই আলোচনাত অংশগ্ৰহণ কৰিছে। NDA শাসিত 20খন চৰকাৰৰ 20জন মুখ্যমন্ত্ৰী আৰু 18গৰাকী উপ মুখ্যমন্ত্ৰীয়ে সুশাসন বিষয়ত আলোচনা কৰিছে। বিজেপিৰ সুশাসন বিভাগে আয়োজন কৰা এই বৈঠকত দুটা প্ৰস্তাৱো গৃহীত হ'ব। প্ৰথম প্ৰস্তাৱত তেওঁলোকে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে অভিনন্দন জনাব আৰু আন এটা প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লৰ সময়ত জাতিগণনা চলোৱাৰ সিদ্ধান্তৰ বাবে অভিনন্দন জ্ঞাপন কৰিব। পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে। ৰোলা গেৰো হিচাপে পৰিচিত এই প্ৰতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ৰোহন বোপান্না, ইউকি ভাম্ৰী, এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক চৌধাৰী বল্লিপালীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উত্তৰ পূৰ্বাঞ্চলক অসাধাৰণ বুলি অভিহিত কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভাৰতৰ সংসদীয় প্ৰতিনিধি দলে ভিন ভিন দেশ ভ্ৰমণ কৰি আছে। নতুন দিল্লীত সম্প্ৰতি দেশৰ NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব আৰু পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।